জিহিজকেল ৩৬ অধ্যায়। ইজৰাইলৰ পৰ্বতবোৰৰ অৰ্থে কৰা মংগল প্ৰতিজ্ঞা। এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইজৰাইলৰ পৰ্বতবোৰৰ আগত ভাৱবাণী প্ৰচাৰ কৰি কোৱা, হে ইজৰাইলৰ পৰ্বতবোৰ, তোমালোকে যিহুৱাৰ বাক্য শুনা। প্ৰভু যিহুৱাই এই কথা কৈছে, শত্ৰুৱে তোমালোকৰ অহিতে কৈছে ভাল হৈছে, আৰু পুৰাতন উচ্চ স্থানবোৰ আমাৰ অধিকাৰ হ'ল। এই হেতুকে ভাৱবাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু জীহুৱাই এই কথা কৈছে, জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে, আৰু তোমালোকে গপিহঁতৰ গপৰ ও লোকসকলে চৰ্চি ফুৰাৰ বিষয়ে হলা। এইকাৰণে সেই ইজৰাইলৰ পৰ্বতবোৰ, তোমালোকে প্ৰভু যিহুৱাৰ বাক্য শুনা, চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লোটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্বত আৰু উপ পৰ্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন ধ্বংসস্থান আৰু পৰিতিক্ত নগৰবোৰক প্ৰভু যিহুৱাই এইদৰে কৈছে, সেইবোৰ লোটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু জিহুৱাই এইদৰে কৈছে, লোটৰ আশাৰে মোৰ দেশ শূন্য কৰিবলৈ জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইডুমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্ত জ্বালাৰ অগ্নিত মই কৈছো। এতেকে তুমি ইজৰাইলৰ দেশৰ বিষয়ে ভাৱবাণী প্ৰচাৰ কৰি পৰ্বত আৰু উপ পৰ্বতবোৰক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জালাত আৰু মোৰ ক্ৰোধত মই কৈছো। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, মই হাত দাঙি শপত খাই কৈছো, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব, কিন্তু সেই ইজৰাইলৰ পৰ্বতবোৰ, তোমালোকে হলে তোমালোকৰ ডালবোৰ বহাবা আৰু মোৰ প্ৰজা ইজৰাইলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে। কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ আৰু মই তোমালোকলৈ ঘূৰিম, তোমালোকক চহুৱা আৰু তোমালোকত বোৱা হ'ব, আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইজৰাইল বংশক তাৰ আটাইকে বহাম, আটাইকে তেতিয়া আৰু নগৰবোৰত বসতি হ'ব আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ'ব, আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম, তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব, আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মংগল দান কৰিম, তেতিয়াহে মই যে যিহুৱা তাক তোমালোকে জানিবা। এনেকি মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইজৰাইলে অহা যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ'বা আৰু তুমি তেওঁলোকক পুনৰাই সন্তানহীন নকৰিবা। প্ৰভু জিহুৱাই এই কথা কৈছে, তুমি মনুষ্যৰ গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীনকাৰিণী বুলি তেওঁলোকে তোমালোকক কয়। এই হেতুকে প্ৰভু জিহুৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা, আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুতি নোখোৱাবা, ইয়াক প্ৰভু জিহুৱাই কৈছে, ইজৰাইলক হুচি কৰা। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, ইজৰাইল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ ব্যৱহাৰৰ আৰু কাৰ্যৰে তাক অশুচি কৰিছিল। মোৰ আগত তেওঁলোকৰ আচাৰ ব্যৱহাৰ ঋতুস্নান হোৱা স্ত্ৰী অশুচৰ দৰে আছিল। এই হেতুকে তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে আৰু তেওঁলোকৰ মূৰ্তিৰে তাক অখুচি কৰাৰ কাৰণে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোপ বৰষালোঁ আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন ভিন্ন কৰিলোঁ। তেওঁলোকে দেশবোৰৰ মাজত গোট গোট হ'ল। তেওঁলোকৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰসিদ্ধ দণ্ড দিলোঁ। তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ'ল, সেই জাতিবোৰৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে, কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত জিহুৱাৰ প্ৰজা আৰু তেওঁৰে দেশৰ পৰা ওলাই অহা লোক। কিন্তু ইজৰাইল বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল। এই হেতুকে তুমি ইজৰাইল বংশক কোৱা, প্ৰভু যীহুৱাই এই কথা কৈছে, সেই ইজৰাইল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম। আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম। আৰু প্ৰভু যীহুৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰকৃত হ'ম, তেতিয়া মই যে যীহুৱা ইয়াক জাতিবোৰে জানিব, কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম। তেতিয়া মই তোমালোকৰ ওপৰত হুচি জল ছটিয়াম, তাতে তোমালোক হুচি হ'বা। মই তোমালোকৰ আটাই অখুচৰ পৰা আৰু তোমালোকৰ আটাই মূৰ্তিৰ পৰা তোমালোকক হুচি কৰিম। মই তোমালোকক এক নতুন হৃদয় দিম আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম। আৰু মই তোমালোকৰ শৰীৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম। আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম। তোমালোকক মোৰ বিধিবোৰত চলাম, তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেইমতে কাৰ্য কৰিবা। আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা, আৰু তোমালোক মোৰ প্ৰজা হ'বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ'ম। মই তোমালোকৰ আটাই অখুচৰ পৰা তোমালোকক ৰক্ষা কৰিম, আৰু মই ঘেঁহু ধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষৰ ভাৰ অৰ্পণ নকৰিম। তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্নাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম। তেতিয়া তোমালোকে তোমালোকৰ কু আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা। তোমালোকৰ অপৰাধ আৰু ঘৃণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘৃণাবা। প্ৰভু যীহুৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ইয়াক তোমালোকে জনা উচিত। হে ইজৰাইল বংশ, তোমালোকৰ আচাৰ ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিবৰ্ণ হোৱা। প্ৰভু যীহুৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক হুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম আৰু উচ্ছন্ন ঠাইবোৰ পুনৰাই নিৰ্মাণ কৰা হ'ব। আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা। আৰু তেতিয়া তেওঁলোকে ক'ব, এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এডন বাৰীৰ নিচিনা হ'ল, আৰু এই যি নগৰবোৰ ধ্বংসৰ স্থান, উচ্ছন্ন আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবিত আৰু বাসস্থান হ'ল। তেতিয়া মই যীহুৱাই যে ভগা ঠাইবোৰ পুনৰাই নিৰ্মাণ কৰিলোঁ আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব, মই যীহুৱাই ইয়াক ক'লোঁ আৰু ইয়াক সিদ্ধও কৰিম। প্ৰভু যীহুৱাই এইদৰে কৈছে, আৰু এটা কথা আছে, মই যেন ইজৰাইল বংশৰ কাৰণে ইয়াক কৰিম, এইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম। মই মেৰ সাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম। পবিত্ৰ মেৰৰ জাকৰ জেৰুচালেমৰ নিৰূপিত উৎসৱৰ মেৰ চাগৰ জাকৰেই দৰেই ধ্বংসৰ নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ'ব। তাতে মই যে জিহুৱা তাক তেওঁলোকে জানিব।